وقال للذي ظن أنه ناج منه اذكرني عند ربك فأنساه الشيطان ذكر ربه فلبث في السجن بضع سنين.
আৰু সিহঁতৰ মাজৰ যিজনে মুক্তি পাব বুলি ইছুফে ধাৰণা কৰিলে তাক তেওঁ ক'লে, তোমাৰ মণিবৰ ওচৰত মোৰ কথা উল্লেখ কৰিবা। কিন্তু ছয়তানে তাক তেওঁৰ বিষয়ে তাৰ মণিবৰ ওচৰত ব্যক্ত কৰিবলৈ পাহৰাই দিলে। ফলত ইউছুফে আৰু কেইবাবছৰ কাৰাগাৰত থাকিবলগীয়া হ'ল।